ella आकाशवाणी বাতৰি হৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, গুজৰাটৰ আহমেদাবাদত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত তদন্ত অব্যাহত আছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ এটা ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। ইৰাণে ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত যোৱা নিশা ইজৰাইলী চহৰত শতাধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ চলায়। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে কথা পাতে। আয়ুষ মন্ত্ৰালয়ে আজি নতুন দিল্লীত এখন পৃথিৱী এটা স্বাস্থ্যৰ বাবে যোগ বিষয়বস্তুৰে যোগা কানেক্ট শীৰ্ষক এখন বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। আৰু লৰ্ডছত অনুষ্ঠিত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই কালি তৃতীয় দিনৰ খেলৰ অধিকাংশ সময়ত আধিপত্য বজাই ৰখাৰ সুবাদত জয়ৰ নিচে কাষ চাপিছে। এতিয়া শুনক বিতং বাতৰি। গুজৰাটৰ আহমেদাবাদত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে। ফৰেনচিক বিশেষজ্ঞৰ দলে কালি দুৰ্ঘটনাস্থলীত তন্নতন্নকৈ সকলোবোৰ দিশ পৰীক্ষা কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সেই স্থানৰ পৰা এটা ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এয়াৰ ট্ৰেফিক সেৱা অৰ্থাৎ এ টি এছৰ দলে বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এটা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ পাছতে কাষৰীয়া অঞ্চলসমূহৰ কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে। সম্প্ৰতি তেওঁলোকৰ সন্ধানতো অভিযান অব্যাহত আছে। আমাৰ সংবাদদাতাই জনোৱা মতে 7টাতকৈ অধিক মৃতদেহ পৰিয়ালৰ সদস্যসকলক গতাই দিয়া হৈছে আৰু 200তকৈ অধিক ডি এন এৰ নমুনা মৃতদেহ চিনাক্তকৰণৰ বাবে সংগ্ৰহ কৰা হৈছে। ভাৰতীয় চিকিৎসা সন্থাৰ গুজৰাটৰ সভাপতি মেহৰুল শ্বাহে কয় যে এয়াৰ ইণ্ডিয়াৰ বিমানখন পতিত হোৱা বি জে মেডিকেল কলেজৰ চিকিৎসক ছাত্ৰাবাসৰ 4গৰাকী চিকিৎসা শিক্ষাৰ্থী আৰু এগৰাকী চিকিৎসকৰ পত্নীৰ মৃত্যু হৈছে। তেওঁ কয় যে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে শতাধিক চিকিৎসক সেই স্থানত উপস্থিত হৈ আহতসকলক উদ্ধাৰৰ চেষ্টা চলায়। শ্ৰীশ্বাহে প্ৰকাশ কৰা অনুসৰি ছাত্ৰাবাসটোত থকা 45গৰাকীৰো অধিক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ জীৱন বচোৱা হয়। ইৰাণে ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত যোৱা নিশা ইজৰাইলী চহৰত শতাধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ চলায়। ইৰাণে এই প্ৰত্যাক্ৰমণক অপাৰেচন ছিভিয়াৰ পানিছমেণ্ট নাম দিছে। তেল আভিভ আৰু জেৰুজালেমত চলোৱা এই আক্ৰমণৰ ফলত ইজৰাইলত বিমান আক্ৰমণৰ ছাইৰেন বাজি উঠে আৰু লাখ লাখ অসামৰিক লোকে শিবিৰত আশ্ৰয় ল'বলগীয়া হয়। 1980 চনত ইৰাকৰ সৈতে যুদ্ধৰ পাছত ইজৰাইলে ইৰাণৰ বিৰুদ্ধে চলোৱা সৰ্ববৃহৎ সামৰিক অভিযানৰ কেইঘণ্টামানৰ পাছতে ইৰাণে এই প্ৰত্যাক্ৰমণ কৰে। ইজৰাইলে বৃহস্পতিবাৰে নিশা ইৰাণৰ পাৰমাণৱিক প্ৰকল্প, বেলিষ্টিক ক্ষেপণাস্ত্ৰ কাৰখানা আৰু জ্যেষ্ঠ সেনাবাহিনীৰ নেতাক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে আক্ৰমণ সংঘটিত কৰে। আক্ৰমণৰ ফলত পশ্চিম এছিয়াত অনিশ্চয়তাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইৰাণৰ ওপৰত 200খন যুঁজাৰু বিমানেৰে আক্ৰমণ কৰা হয় বুলি ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে ইজৰাইলক 100খন ড্ৰোনেৰে আক্ৰমণ কৰে। ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ডৰ কমাণ্ডাৰ ইন চিফ জেনেৰেল হুছেইন ছালামি এই আক্ৰমণত নিহত হৈছে। তেওঁৰ লগতে দেশখনৰ নিৰাপত্তা বাহিনীসমূহৰ মুৰববী মহম্মদ বাঘেৰী, পাৰমাণৱিক শক্তি সন্থাৰ পূৰ্বৰ মুৰববী ফেৰেইডুন আব্বাছিকে ধৰি কেইবাগৰাকীও ক্ষমতাশালী লোক নিহত হৈছে। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সন্থাই জানিবলৈ দিছে যে এই আক্ৰমণৰ ফলত পাৰমাণৱিক বিকিৰণৰ পৰিমাণ বৃদ্ধি হোৱা নাই। ইৰাণৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল আবুলফজল ছেকাৰ্চিয়ে এই আক্ৰমণৰ বাবে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পৰিণাম ভুগিব লাগিব বুলি সকীয়াই দিছে। ইৰাণৰ সংবাদ মাধ্যমে জানিবলৈ দিয়া অনুসৰি তেহৰাণৰ আৱাসিক অঞ্চলত আক্ৰমণ চলোৱাৰ ফলত শিশুকে ধৰি ভালেমান অসামৰিক লোক নিহত হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে নেতানিয়াহুৰ সৈতে এই আলাপত তেওঁ বৰ্ধিত পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে এই খণ্ডত শান্তি আৰু স্থিৰতা ঘূৰাই অনাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও ইজৰাইলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জিদেয়ন ছাৰেৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে এই সন্দৰ্ভত ইৰাণৰ বিদেশ মন্ত্ৰী ছৈয়দ আব্বাছ আৰ্গছিৰ সৈতেও কথা পাতে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আয়ুষ মন্ত্ৰালয়ে আজি নতুন দিল্লীত এখন পৃথিৱী এটা স্বাস্থ্যৰ বাবে যোগ বিষয়বস্তুৰে যোগা কানেক্ট শীৰ্ষক এখন বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। অহা 21 জুনৰ 11 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত 1000তকৈও অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লোৱাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান আৰু স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ প্ৰতিনিধিসকলেও ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ ল'ব। এই শীৰ্ষ সন্মিলনত বাহৰেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু দক্ষিণ কোৰিয়াৰ বিশেষজ্ঞসকলে ভাগ ল'ব। এই সন্মিলনতে বিগত দশকজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰভাৱ সম্পৰ্কীয় অধ্যয়নৰ যোগ প্ৰভাৱ শীৰ্ষক প্ৰতিবেদন মুকলি কৰা হ'ব। আজিৰ এই শীৰ্ষ সন্মিলনত কেইবাটাও সত্ৰ অনুষ্ঠিত হ'ব। বিজেপিৰ কণাদ পুৰকাষ্ঠ আৰু অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমৰ ৰাজ্যসভাৰ 2খন আসনতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। সম্প্ৰতি বিজেপিৰ ৰাজ্যিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা কণাদ পুৰকাষ্ঠ প্ৰথমবাৰৰ বাবে সাংসদ হ'ব। অসম বিধানসভাৰ প্ৰাংগণত থকা ৰাজ্যসভা নিৰ্বাচন পৰিচালন কাৰ্যালয়ৰ পৰা দুয়োগৰাকী প্ৰাৰ্থীয়ে যোৱা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে জয়ৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে। আজি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল উকলি যাব। উল্লেখযোগ্য যে ৰাজ্যসভাত অসমৰ 7খন আসন আছে। ইয়াৰে বিজেপিয়ে বৰ্তমান 4খন আৰু ইয়াৰ মিত্ৰজোঁট অগপ আৰু ইউ পি পি এলে 1খনকৈ আসন অধিকাৰ কৰি আছে। বাকী থকা আসনখনত এগৰাকী নিৰ্দলীয় সদস্য আছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ পুৰীয়ে অহা কেইবামাহৰ বাবে ভাৰতত ইন্ধন যোগান পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰিছে। কালি পেট্ৰলিয়াম সচিব আৰু ৰাজহুৱা শক্তিখণ্ডৰ মুৰববীসকলৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰী শ্ৰীপুৰীয়ে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে। ইজৰাইলে ইৰাণৰ ওপৰত কৰা আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় ইন্ধনৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। শ্ৰীপুৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতে ইন্ধনৰ উপলব্ধতা, ব্যয়সাধ্য আৰু বহনক্ষম নীতি যুগুত কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে ভাৰতে বছৰি 150 বিলিয়ন US ডলাৰ মূল্যৰ ইন্ধন আমদানি কৰে। ইয়াৰে 80% খাৰুৱা তেল। গ্ৰীষ্ম প্ৰৱাহৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজস্থানত ৰেড এলাৰ্ট জাৰি কৰিছে। অহা 2-3 দিনলৈ গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামানীয়ে কৈছে যে গ্ৰীষ্ম প্ৰৱাহৰ বাবে জম্মু, হাৰিয়ানা আৰু মধ্যপ্ৰদেশত অহা 48 ঘণ্টাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। তেওঁ কয় যে দিল্লীত গ্ৰীষ্ম প্ৰৱাহ সামান্য কমিছে। উষ্ণতা 45 ডিগ্ৰী চেলছিয়াছৰ পৰা বৰ্তমান 3-4 ডিগ্ৰী কমাৰ ফলত দিল্লীৰ জনসাধাৰণে কিছু সকাহ লাভ কৰিছে। লৰ্ডছত অনুষ্ঠিত ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই কালি তৃতীয় দিনৰ খেলত অধিকাংশ সময়ত আধিপত্য বজাই ৰখাৰ সুবাদত জয়ৰ নিচেই কাষ চাপিছে। দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে দ্বিতীয় ইনিংছত 69 ৰাণৰ প্ৰয়োজন। দলটোৱে কালি তৃতীয় দিনা 282 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 2টা উইকেটৰ বিনিময়ত 213 ৰাণ সংগ্ৰহ কৰি 27 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ICCৰ খিতাপ অৰ্জনৰ দিশত অগ্ৰসৰ হৈছে। দলটোৰ হৈ এডিয়ান মাৰাক্ৰমে 102 আৰু অধিনায়ক টেম্বা বাভুমাই 65 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই 207 ৰাণত দ্বিতীয় ইনিংছ সমাপ্ত কৰি সামগ্ৰিকভাৱে দক্ষিণ আফ্ৰিকাতকৈ 281 ৰাণত আগবাঢ়ি থাকে। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত 212 ৰাণ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত কেৱল 138 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। গুজৰাটৰ আহমেদাবাদত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ এটা ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। ইৰাণে ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত যোৱা নিশা ইজৰাইলী চহৰত শতাধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ চলায়। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিহুৱে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে কথা পাতে। আয়ুষ মন্ত্ৰালয়ে আজি নতুন দিল্লীত এখন পৃথিৱী এটা স্বাস্থ্যৰ বাবে যোগ বিষয়বস্তুৰে যোগা কানেক্ট শীৰ্ষক এখন বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলন আয়োজন কৰিছে। আৰু লৰ্ডছত অনুষ্ঠিত ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই কালি তৃতীয় দিনৰ খেলৰ অধিকাংশ সময়ত আধিপত্য বজাই ৰখাৰ সুবাদত জয়ৰ নিচেই কাষ চাপিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত।